প্ৰিয় শ্ৰোতা, আপোনাক স্বাগতম জনাইছোঁ আমাৰ নতুন অনুষ্ঠান সাৰথিলৈ। প্ৰাকৃতিক দুৰ্যোগ সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ ডক্টৰ অনামিকা ৰয় সোঁৱৰণী ন্যাস আৰু ৰেডিঅ' জ্ঞান তৰংগৰ সহযোগত অনুষ্ঠানটি প্ৰস্তুত কৰা হৈছে। ঐতিহাসিক গুৱাহাটী মহানগৰ, চাৰিওফালে পাহাৰে আৱৰা আৰু মাজৰ ভূখণ্ডত কেইবাটাও বৃহৎ জলাশয় আছে। কাষেৰে বৈ গৈছে বিশাল ব্ৰহ্মপুত্ৰ নদী। গুৱাহাটী মহানগৰীৰ প্ৰাকৃতিক পৰিৱেশৰ ভাৰসাম্য এনেদৰে সুন্দৰকৈ চলি আছিল, কিন্তু জনসংখ্যা বৃদ্ধিৰ লগে লগে প্ৰকৃতিৰ ওপৰত পৰিল নিৰ্দয় আঘাত। বহু জলাশয় খাল বিল বেদখলৰ কবলত পৰিল, ফলত বৰষুণৰ পানী ওলাই যাব নোৱাৰা হ'ল। তদুপৰি মানুহৰ কুকৰ্মৰ ফলত ভৰলু বাহিনী নৈ প্ৰদূষিত হৈ পৰিল। জাবৰ জোঁথৰ, প্লাষ্টিকৰ পেলনীয়া সামগ্ৰীসমূহ, লগতে পাহাৰৰ পৰা নামি অহা বোকা মাটিয়ে নৈ নলা নৰ্দমাবোৰ অচল কৰি তুলিলে। পানীৰ স্বাভাৱিক পৰিবাহী ক্ষমতা যথেষ্ট হ্ৰাস পাবলৈ ধৰিলে, ফলত সৃষ্টি হ'ল কৃত্ৰিম বানপানীৰ। বাৰিষা অহাৰ আগজাননীয়ে শংকিত কৰি তোলে মহানগৰবাসীক, কিয়নো বাৰিষা এজাক বৰষুণেই গুৱাহাটী কৰি তোলে জলমগ্ন। বিভিন্ন সমস্যাৰ মাজত মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যাই প্ৰতি বছৰে মহানগৰবাসীক জলকা জলকে পানী খুৱাই আহিছে। কেইদশকমান আগলৈকে গুৱাহাটীৰ নলা নৰ্দমাৰ পৰা যোৱা সৰ্বাধিক পানী বহন কৰি মহানগৰখনক কৃত্ৰিম বানৰ পৰা সুৰক্ষিত ৰাখিছিল বাহিনী নৈয়ে। ভৰলু এই ক্ষেত্ৰত উল্লেখনীয় ভূমিকা লৈছিল, কিন্তু বৰ্তমান ইয়াৰ অন্য এখন ছবিহে দেখিবলৈ পোৱা যায়, সেয়েহে মোৰ গাবলৈ মন যায়। এতিয়া এটা ডাঙৰ প্ৰশ্ন হৈছে যে গুৱাহাটীত কৃত্ৰিম বানপানী কিয় হয়? কম বেছি পৰিমাণে এই বিষয়ে আমি আটাই জ্ঞাত। মানুহৰ নিজৰ ভুলৰ বাবেই আজিৰ এই অৱস্থা। প্ৰাকৃতিকভাৱে থকা জলাশয়বোৰ আমি ধ্বংস কৰিছোঁ। তাৰ ঠাইত গঢ়ি উঠিছে বিভিন্ন নিৰ্মাণ কাৰ্য, প্ৰাকৃতিক নলাসমূহৰ বেদখল, জাবৰ জোঁথৰ নলা নৰ্দমাত পেলোৱাৰ জনসাধাৰণৰ মানসিকতা আদি কৃত্ৰিম বানপানীৰ প্ৰধান কাৰণ হিচাপে চিহ্নিত হৈছে। গুৱাহাটী মহানগৰীত কৃত্ৰিম বানৰ প্ৰকোপ ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে। তাৰ জ্বলন্ত উদাহৰণ হ'ল নবীন নগৰ আৰু অনিল নগৰত হোৱা কৃত্ৰিম বানপানী। প্ৰিয় শ্ৰোতা, বানপানীৰ সময়ত বৈদ্যুতিক সংযোগ আৰু গেছৰ ৰেগুলেটৰ বন্ধ কৰি দিব লাগে। যদি আপোনাৰ ঘৰৰ ভিতৰত পানী সোমাইছে, তেন্তে ঘৰটোত তলা মাৰি নিৰাপদ ঠাইত আশ্ৰয় গ্ৰহণ কৰক। ভয় নাখাব আৰু উৰা বাতৰিত গুৰুত্ব নিদিব। খৰচৰজা প্ৰাণীৰ মাজেৰে খোজ নাকাঢ়িব। পানীৰ গভীৰতা জুখিবলৈ লগত এডাল লাঠি ৰাখক। ট্ৰেন্সফৰ্মাৰ, বৈদ্যুতিক খুঁটা, বৈদ্যুতিক তাঁৰৰ পৰা নিৰাপদ দূৰত্বত অৱস্থান গ্ৰহণ কৰক। নলা আৰু উন্মুক্ত মেনহলৰ পৰা সাৱধানে থাকিব। লগত আপাতকালীন টোপোলা বা ইমাৰ্জেঞ্চি কিট এটা ৰাখিবলৈ নাপাহৰিব। সজাগ হওক, নিৰাপদে থাকক। প্ৰিয় শ্ৰোতা, গুৱাহাটী মহানগৰীত ৰাইজ কিম্বা সংশ্লিষ্ট সকলোৰে অৱহেলাত বহু ন ন সমস্যাই গা কৰি উঠিছে। এটা সমীক্ষাত দেখা গৈছে যে গুৱাহাটীত কৃত্ৰিম বানপানীকে ধৰি বহু জ্বলন্ত সমস্যা উদ্ভৱ হোৱাৰ ক্ষেত্ৰত চৰকাৰ প্ৰশাসনতকৈ একাংশ নাগৰিকহে অধিক দায়ী। বিশেষকৈ বিগত প্ৰায় দুটা দশক ধৰি বাৰিষাৰ সময়ছোৱাত গুৱাহাটী মহানগৰীবাসীক হাবু ডাবু দেখুওৱা কৃত্ৰিম বানপানীৰ সমস্যাৰ আঁৰত আছে পাহাৰৰ বেদখল। এই মুহূৰ্তত মোৰ পুনৰ গীত গাবলৈ মন গৈছে। শ্বিলঙৰ পৰা দিছপুৰলৈ ৰাজধানী স্থানান্তৰিত হোৱাৰ পিছত পৰৱৰ্তী 1980 চনমানৰ পৰাই গুৱাহাটীত বৃত্তিগত কাৰণত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহৰ সোঁত ববলৈ আৰম্ভ কৰে। কিন্তু ইয়াৰে এক বৃহৎ অংশৰ লোকে গুৱাহাটীত বাস কৰাৰ নামত সংৰক্ষিত বনাঞ্চলকে ধৰি পাহাৰৰ মূল্যৱান চৰকাৰী মাটি বেদখল কৰি ভৈয়ামৰ দৰে ঘৰ দুৱাৰ সাজি বাস কৰিবলৈ লোৱাৰ পিছৰে পৰা গুৱাহাটীত কৃত্ৰিম বান এজাক বৰষুণতেই পাহাৰৰ পৰা বৰষুণৰ পানীৰে সৈতে ৰঙচুৱা বোকা মাটি নামি গৈ বাটপথত কদৰ্য পৰিস্থিতিৰ সৃষ্টি হয়। কৃত্ৰিম বানপানী আৰু বোকা মাটিৰ সমস্যাটো স্থায়ীভাৱে সমাধান কৰিব লাগিলে পাহাৰত মাটি কটা আৰু বেদখল বন্ধ কৰিব নোৱাৰালৈকে আন বিকল্প পথ নাই বুলিও বিশেষজ্ঞসকলে ব্যক্ত কৰিছে। কৃত্রিম বানপানী আর বোকামাটির সমস্যাটো স্থায়ীভাবে সমাধান করব লাগিলে পাহাড়ত মাটি কটা আর বেদখল বন্ধ হব লাগিব। কিয়নো পাহাড়ের একাংশ বাসিন্দায় অতি বিপজ্জনকভাবে ঠিয়ক মাটি কাটি তাত ভয়ামর দরে অসম আর্হিরটো বাদেই তিনি চারি মহলিয়া পর্যন্ত অট্টালিকা নির্মাণ করে সমতলত থকার দরে বাস করে। একাংশ বিশেষজ্ঞর মতে অসমৰ পাহাড়িয়া জিলা দুখনৰ উপৰি অসমৰ সুবৰীয়া ৰাজ্যকেইখনৰ লোকসকল পাহাৰত বংশগতভাৱে পুৰুষানুক্ৰমে বাস কৰি অহা বাবে তেওঁলোকে পাহাৰখনত কোনো ধৰণৰ আঘাত নকৰাকৈ বা ভাৰসাম্য অটুট ৰাখি কিদৰে বাস কৰিব লাগে তাক ভালকৈ জানে। সেইবাবেই তাত বানৰ উপৰি ভূমিস্খলন বোকামাটিৰ সমস্যা নাই। যি কি নহওক, ভূমিস্খলন ৰোধ কৰিবলৈ হলে আমি কিছুমান কথাত গুরুত্ব দিবই লাগিব। পাহাড়ত বাস করা বহু বাসিন্দায় অতি বিপজ্জনকভাবে ঠিয়ক মাটি কাটি তাত ভৈয়ামর দরে অসম আর্হিটো বাদেই তিনি চারি মহলিয়া পর্যন্ত অট্টালিকা নির্মাণ করেছে। এনেদরে ঠিয়ক মাটি কাটি ঘর বনাতো বিপদক মাতি অনার দরে হয়, গতিকে হেলনিয়াক মাটি কাটিব লাগে। পাহাড়ত বাস করা প্রতিঘর বাসিন্দার ঘরত নলা থাকাটো অতিকৈ প্রয়োজনীয়। প্রতিঘরের পৰা ওলাই অহা নলাবোৰ মুখ্য নলার লগত সংযোগ হব লাগিব, যাতে বরুণের অতিরিক্ত পানিভাগ নলারে বই যাব পাৰে। বরুণের পানি যাতে মাটিত বেশিক নপরে তার বাবে ঘরের চালির পৰা পানি সরু সরু ড্রামত ধরে রাখবরাক ব্যবস্থা করব পারি। ঘরের পেলনিয়া জাবর জোথর যাতে নলা নর্দমাত কোনো কারণতে পেলোয়া নহয়, জাবর জোথরব এঠাইত জমা করে সেইব নিষ্কাশনের ব্যবস্থা করব লাগে। তার বাবে আপনি বাঁহর বাস্কেট নির্মাণ করে ব্যবহার করব পারে। আপাতকালীন টোপলা বা ইমার্জেন্সি কিট এটা রাখবলৈ একেবারে নাপাহরিব। ই যিকোনো প্রাকৃতিক দুর্যোগতে আপনার সহায় করিব, অর্থাৎ সজাগ হোক নিরাপদে থাকক। প্রিয় শ্রোতা, এই অনুষ্ঠানটির প্রযোজনা আছিল ডক্টর অরূপজ্যোতি চৌধুরীর, সম্পাদনা বিটু দাসর, আবহ সঙ্গীত প্রাণজিৎ ডেকার। অনুষ্ঠানটির আত ধরলে কথাবন্ধু শরীফুজ্জামানে, কারিকরী দিকত সহায় করলে হেমপ্রকাশ মাউত আর রাজেশ শর্মায়। ডক্টর অঙ্কুরণ দত্ত আর গীতালি কাকতির ওসর আমি বিশেষভাবে কৃতজ্ঞ। অনুষ্ঠানটি শুনি আপুনি কেনে পালে সেয়া আমাক জনাবলৈ একেবাৰে নাপাহৰিব। আমাৰ যোগাযোগ নম্বৰকেইটা হৈছে 03-61-222-9234 আৰু 88-110-33337, বা আপুনি আমাৰ ফেচবুক পেজটো লাইক কৰিও আপোনাৰ মতামত জনাব পাৰিব। আমাৰ ফেচবুক আইডিটো হ'ল www.facebook.com/JNANGANTARANGA তারঙ্গা। ধন্যবাদ।
আলমিনা।